এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধী, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰীৰ প্ৰচাৰ অভিযান, বিধানসভা নিৰ্বাচন উপলক্ষে জিলা প্ৰশাসনৰ ভোটাৰ সজাগতা কাৰ্যসূচী অব্যাহত, বিধানসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ 48 ঘণ্টাৰ নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ সময়ছোৱাত সকলো সংবাদ মাধ্যমক যিকোনো নিৰ্বাচনী বিষয়ৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ জাৰি, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ঋতুস্মিতা তামুলী। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা ৰোড শ্বৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস চলাইছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে আজি কাৰ্বি আংলং জিলাৰ বোকাজান আৰু তিতাবৰৰ কাছজান চাহ বাগিচাত আয়োজিত জনসভাত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। বোকাজানত নিৰ্বাচনী সভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তেওঁৰ দল পুনৰ ক্ষমতালৈ আহিলে কাৰ্বি আংলঙত 244 ক অনুচ্ছেদ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছ দলে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে তৃণমূল পৰ্যায়ৰ পৰাই পৰিৱৰ্তনৰ সূচনা হ'ব লাগে আৰু ইয়াৰ বাবে দিল্লী বা গুৱাহাটীৰ পৰা শাসনৰ পৰিৱৰ্তে স্থানীয় নেতাই অঞ্চলটোত শাসন কৰা উচিত। একেদৰে তিতাবৰৰ প্ৰচাৰ সভাত অংশ লৈ শ্ৰীগান্ধীয়ে বৰ্তমানৰ চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে।
দেখিয়ে আসাম জো হে শংকৰ দেৱজী কি জমিন হে, ভূপেন হাজাৰিকা জী কি জমিন হে, জ্যোতি প্ৰসাদ আগৰৱালা কি জমিন হে, তৰুণ গগৈ জুবিন গৰ্গ জেসে লোগোঁ কি জমিন হে, ইনকে অন্দৰ আসাম কি আত্মা থি, ইন সবনে এক হি চীজ কহি কি লোগোঁ কো জোড়না হে, নফৰত কো মিটানা হে, হিংসা কো মিটানা হে, জো মেনে আপনে ভাৰত জোড়ো যাত্ৰা মে কহা, মহব্বত কি দোকান প্যাৰ মহব্বত ফেলানি হে, ইয়েই ইন্হোনে কহা, অৰ আপকে জো চীফ মিনিষ্টৰ হে ইস সোচ সে সবসে দূর হ্যাঁ, উনকা কাম নফরত ফেলানা, হিংসা ফেলানা, বদতমিজি সে বোলনা, লোগোঁ কো ডরানা, ইয়েই হ্যাঁ, অর ইয়ে আসাম কি সংস্কৃতি নহীঁ হ্যায়, ইয়ে আপকা তরিকা নহীঁ হ্যায়, আপকা তরিকা জুবিন গর্গ কা তরিকা হ্যায়।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ কলিয়াবৰত এখন নিৰ্বাচনী সভাত অংশ লয়। তেওঁ বিগত সময়ছোৱাত NDA চৰকাৰৰ শাসনকালত ৰাজ্যত উন্নয়নৰ ধাৰা সোণালী আখৰেৰে লিখা যাব বুলি উল্লেখ কৰে। অসমত পুনৰবাৰ সুশাসনৰ জৰিয়তে বিকাশৰ গতি অব্যাহত ৰখাৰ স্বাৰ্থত জনসাধাৰণক বিজেপিক ভোটদান কৰিবলৈ তেওঁ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলে তেওঁলোকৰ শাসনকালত ৰাজ্যখনক অৱহেলা কৰা বুলি অভিযোগ তুলি বিজেপি নেতৃত্বাধীন NDA চৰকাৰে বিগত 10 বছৰত ৰাজ্যখনৰ বিকাশৰ বাবে 1,78,000 কোটি টকা আবণ্টন দিয়া বুলি উল্লেখ কৰে। শ্ৰীশ্বাহে কাইলৈ পুৱা গোলোকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ধুবুৰীত প্ৰচাৰ সভাত অংশ ল'ব। শ্ৰীশ্বাহে কাইলৈ দুধনৈ আৰু পলাশবাৰীৰ নিৰ্বাচনী সভাতো ভাষণ দিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি পলাশবাৰীত বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ হৈ প্ৰচাৰ চলায়। ৰাণীত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত দশকত অসমত পথ পৰিবহণ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰে।
आप याद करिए कि 2014 के पहले का आसाम कैसे था, मुझे उस समय भी यहाँ आने का मौका मिला और आज जब मैं आसाम में आता हूँ तो बदलती हुई स्थिति को देखकर मुझे ऐसा लगता है कि मैं आसाम में हूँ, गुवाहाटी में हूँ या आउट के बाद, आज आसाम में स्थिति बदल गई है। किसी भी राज्य के विकास में प्रमुख समस्या होती है गरीबी, भुखमरी और बेरोजगारी, और गरीबी, भुखमरी और बेरोजगारी दूर करनी है तो हमें उद्योग व्यवसाय
নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অহা AIMIMৰ মুৰববী আছাজুদ্দিন ওৱেছিয়ে আজি বৰপেটাৰ পাকাবেদবাৰী সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উজনি অসমৰ কেইবা ঠাইতো প্ৰচাৰ চলাইছে। তেওঁ খোৱাং আৰু দুলিয়াজান সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই ডিগবৈত হুৰেণ ফুকনৰ হৈ আৰু ডিব্ৰুগড়ৰ লেপেটকটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ হৈ প্ৰচাৰ চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 5 এপ্ৰিলত মৰাণ, বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাহৰকটীয়াত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ প্ৰচাৰ চলায়। গুৰেশ্বৰৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত আজি দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰচাৰ সভাত অংশ লয়। শ্ৰীশইকীয়াই টংলাত এন ডি এ সমৰ্থিত প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ হৈও প্ৰচাৰ চলায়। বি টি চিৰ মুৰববী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি দলীয় প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, চিউলি মহিলাৰী আৰু ৰূপম ৰয়ৰ সমৰ্থনত দতমা, কোকৰাঝাৰ আৰু বাংখুংগ্ৰী সমষ্টিত প্ৰচাৰ অভিযানত অংশ লয়। কাছাৰত আজি তৃণমূল কংগ্ৰেছৰ উধাৰবন্দ আৰু সোণাৰী সমষ্টিৰ প্ৰাৰ্থী তপন দাস আৰু শ্বাহজাহান লস্কৰৰ সমৰ্থনত পশ্চিমবংগৰ যাদৱপুৰৰ সাংসদ চাইনি ঘোষে প্ৰচাৰ চলায়।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। প্ৰতিটো খিলঞ্জীয়া পৰিয়ালে লাভ কৰিব ভূমিপট্টা। জাতি মাটি ভেটি ৰক্ষাৰ বাবে বিজেপি চৰকাৰৰ সাহসী পদক্ষেপ। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ চুইপ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানে চহৰ, নগৰ আৰু গ্ৰামাঞ্চলকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লৈছে। বিশেষকৈ নৱপ্ৰজন্মৰ ভোটদাতাসকলৰ মাজত এই বিষয়ত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে। শ্ৰীভূমি জিলাত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলৰ বাবে জিলা প্ৰশাসনে অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ ডি এছ এ খেলপথাৰত 24টা আত্মসহায়ক গোটৰ সদস্যই ধামাইল নৃত্য পৰিৱেশন কৰি ভোটাৰ সজাগতা সৃষ্টি কৰে। তদুপৰি বেনাৰ, প্লে কাৰ্ড প্ৰদৰ্শন আৰু চেলফি পইণ্ট স্থাপন কৰা হৈছে। জিলা আয়ুক্তই যুৱ ভোটদাতাসকলক এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহান জনায়। অসম বিধানসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় আইকন তথা পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ সহযোগত ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁ বিশেষকৈ নতুন ভোটদাতাসকলক এখন সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিবলৈ আহান জনায়। যোৰহাট জিলা প্ৰশাসনৰ চুইপ কোষৰ উদ্যোগত আজি স্বৰাজ উদ্যানত সাংস্কৃতিক সন্ধ্যা আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন তথা 8টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 48 ঘণ্টাৰ নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ সময়ছোৱাত সকলো সংবাদ মাধ্যম আৰু সম্প্ৰচাৰকক এক্সিট পোল বা যিকোনো নিৰ্বাচনী বিষয়ৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। আয়োগে প্ৰকাশ কৰে যে টিভি, ৰেডিঅ' চেনেল আৰু কেৱল নেটৱৰ্কসমূহে এই নিৰৱতাৰ সময়ছোৱাত প্ৰচাৰ কৰা অনুষ্ঠানসমূহত যাতে কোনো বিশেষ দল বা প্ৰাৰ্থীৰ সম্ভাৱনাক প্ৰচাৰ কৰা নহয় অথবা নিৰ্বাচনৰ ফলাফলক প্ৰভাৱ পেলাব পৰা কোনো বিষয়বস্তু যাতে নাথাকে সেয়া নিশ্চিত কৰা উচিত। ইয়াৰ ভিতৰত মতামত সমীক্ষা প্ৰদৰ্শনো অন্যতম বুলি আয়োগে উল্লেখ কৰিছে। আয়োগে লগতে অহা 9 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা 29 এপ্ৰিলৰ সন্ধিয়া 6:30 বজালৈ এক্সিট পোল অনুষ্ঠিত কৰা আৰু ছপা বা বৈদ্যুতিন মাধ্যমৰ জৰিয়তে নিৰ্বাচনী ফলাফল প্ৰচাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে। বজালি জিলাত মাছৰ উৎপাদন বৃদ্ধি আৰু স্বাভাৱিক পানীৰ উৎসসমূহত মাছৰ প্ৰজনন সুৰক্ষিত কৰাৰ উদ্দেশ্যে জিলা দণ্ডাধীশ পাৰ্থপতি মজুমদাৰে নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰা অনুসৰি জাৰি কৰা এই নিষেধাজ্ঞা যোৱা 1 এপ্ৰিলৰ পৰা 15 জুলাই পৰ্যন্ত বাহাল থাকিব। মাছৰ প্ৰজনন আৰু কণী দিয়া সময়ছোৱাত মাছ ধৰা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্দেশনা অনুসৰি মাছ ধৰা ঘন জালসমূহ এই কাৰ্যত ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰা হৈছে। ৰৌ, ভকুৱা, মিৰিকা, চিতল, খাৰিয়া, পিঠিয়া, ঘাৰিয়া, কুৰি আদি প্ৰজাতিত কণী থকা মাছ ধৰাটো অহা 1 মে' মাহৰ 15 জুলাইলৈকে নিষিদ্ধ কৰা হৈছে। একেদৰে 1 আগষ্টৰ পৰা 31 অক্টোবৰলৈ ৰৌ, ভকুৱা, মিৰিকা আদি কিছুমান প্ৰজাতিৰ মাছ ধৰা, বিক্ৰী বা ভক্ষণ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে।
বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছ দলে আজি বৰাক উপত্যকাৰ বাবে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। শিলচৰত এখন সংবাদমেলত সাংসদ সুস্মিতা দেৱে এই ইস্তাহাৰ মুকলি কৰি কয় যে ৰাজ্যত এইবাৰ 22গৰাকী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব। দলটোৰ নিৰ্বাচনী ইস্তাহাৰত 10 প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰা হৈছে। এই অনুসৰি বৰাক উপত্যকাত বিধানসভা সমষ্টিৰ সংখ্যা 11-30 বৃদ্ধি, পৃথক বাজেট, বৰাক নদী পৰিষদ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সংশোধনী আদিকে ধৰি 10 প্ৰতিশ্ৰুতিৰ দিশত কাম কৰা হ'ব বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেথে শিলচৰৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আজি দলটোৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত সাধাৰণ জনতাৰ কল্যাণৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিয়া হৈছে বুলি উল্লেখ কৰে। ইয়াৰ ভিতৰত মহিলাৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষ আৰ্থিক সাহায্য প্ৰদান, বৃদ্ধসকলৰ বাবে পেঞ্চন, আৰক্ষীৰ সংস্কাৰ সাধন তথা দুৰ্নীতি, ভূমি আৰু মহিলা সম্পৰ্কীয় গোচৰৰ বাবে ফাষ্ট্ৰেক আদালত গঠন, সম্পূৰ্ণভাৱে বিকেন্দ্ৰীকৃত আৰু প্ৰদৰ্শন আধাৰিত প্ৰশাসন, কৰ্মযোগী উদ্যোগী পদক্ষেপত পুৰুষৰ অন্তৰ্ভুক্তি আদি অন্যতম। ইউ পি পি এলে আজি কোকৰাঝাৰৰ দলৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনী ইস্তাহাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্মা, সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰীৰ উপস্থিতিত দলৰ সভাপতি প্ৰমোদ বড়োৱে এই ইস্তাহাৰ প্ৰকাশ কৰে। দলটোৰ নিৰ্বাচনী ইস্তাহাৰত বিটিআৰত শান্তি, সুশাসন, সামাজিক ন্যায় আৰু সৰ্বাংগীন উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। এতিয়া শুনক সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰি অহা সমষ্টি অৱলোকনত দিশপুৰ বিধানসভা সমষ্টিৰ অৱলোকন।
ৰাজ্যৰ বিধানসভা সমষ্টিসমূহৰ ভিতৰত অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে দিশপুৰ সমষ্টি। অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ সমষ্টিটোৰ পৰা মুঠ 5 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই 5 প্ৰাৰ্থী হৈছে বিজেপিৰ প্ৰদ্যুৎ বৰদলৈ, ভাৰতীয় কংগ্ৰেছ দলৰ হৈ মীৰা বৰঠাকুৰ গোস্বামী, আম আদমী পাৰ্টীৰ হৈ বল্লভ পাত্ৰ, নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাস আৰু আয়ুষ কুমাৰ সিং। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 33 দিশপুৰ সমষ্টিৰ চাৰিসীমাৰ কিছু পৰিৱৰ্তন হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি জালুকবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,43,176। ইয়াৰ ভিতৰত 1,17,027 পুৰুষ, 1,26,137 মহিলা আৰু 12 তৃতীয় লিংগৰ ভোটাৰ আছে। দিশপুৰ সমষ্টিত এইবাৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 272। ইয়াৰ ভিতৰত আদৰ্শ ভোটকেন্দ্ৰৰ সংখ্যা 1 আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা 21। 2021 27 মাৰ্চত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ নিৰ্বাচনত দিশপুৰ সমষ্টিৰ পৰা মুঠ 5 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্ৰাৰ্থীসকল আছিল বিজেপিৰ অতুল বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ মনজিৎ মহন্ত, অসম জাতীয় পৰিষদৰ হৈ প্ৰিন্স ফাইজুল হক আৰু নিৰ্দলীয় হিচাপে 2 প্ৰাৰ্থী ক্ৰমে শৈলেন কলিতা আৰু চৰণ চন্দ্ৰ ডেকা। 2021 চনৰ 2 মেত ঘোষিত নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপিৰ হৈ অতুল বৰাই 1,96,043 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ হৈ মনজিৎ মহন্তই 76,386 ভোট লাভ কৰিছিল। অসম জাতীয় পৰিষদৰ প্ৰিন্স ফাইজুল হকে 15,636, নিৰ্দলীয় প্ৰাৰ্থী শৈলেন কলিতাই 5,148 আৰু চৰণ চন্দ্ৰ ডেকাই 2,155 ভোট লাভ কৰিছিল। সেই অনুসৰি সৰ্বাধিক ভোট লাভ কৰি বিজেপিৰ প্ৰাৰ্থী অতুল বৰাই দিশপুৰ সমষ্টিৰ পৰা জয়ী হবলৈ সক্ষম হৈছিল। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দিশপুৰ সমষ্টিত প্ৰাৰ্থীসকলৰ মাজত প্ৰচাৰ অভিযান তুংগত উঠিছে। প্ৰাৰ্থীসকলে সমষ্টিৰ চুকে কোণে ৰাইজৰ কাষ চাপি বিভিন্ন কথা প্ৰতিশ্ৰুতিৰে মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। উল্লেখযোগ্য যে দিশপুৰ সমষ্টিৰ বাবে প্ৰথম অৱস্থাত বিজেপি দলৰ পৰা টিকটৰ অন্যতম দাবীদাৰ আছিল বিধায়ক অতুল বৰা আৰু দলটোৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাস। কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈয়ে দিশপুৰ সমষ্টিত বিজেপিৰ টিকট লাভ কৰে। কিন্তু দলীয় টিকটৰ পৰা বঞ্চিত হৈ ক্ষুণ্ণ হৈ পৰা জয়ন্ত কুমাৰ দাসে বিজেপি ত্যাগ কৰি নিৰ্দলীয় হিচাপে দিশপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে দিশপুৰ সমষ্টিত এইবাৰ ত্ৰিকোণীয়া নিৰ্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা প্ৰবল। কিন্তু সমষ্টিটোৰ পৰা শেষ হাঁহি কোনে মাৰে সেয়া অহা 4 মেত স্পষ্ট হৈ পৰিব। কামৰূপ মহানগৰ জিলাৰ আমাৰ সংবাদদাতা হেমন্ত বৰাৰ সৈতে মই পুলক গগৈ।
আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সন্ধিয়াৰ আঞ্চলিক বাতৰি শেষ হোৱাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধী, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰীৰ প্ৰচাৰ অভিযান, বিধানসভা নিৰ্বাচন উপলক্ষে জিলা প্ৰশাসনৰ ভোটাৰ সজাগতা কাৰ্যসূচী অব্যাহত। বিধানসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ 48 ঘণ্টাৰ নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ সময়ছোৱাত সকলো সংবাদ মাধ্যমক যিকোনো নিৰ্বাচনী বিষয়ৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ জাৰি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।